প্ৰথম চমুৱেল সোতৰ অধ্যায়। ডাউদে গলিয়াথক বধ কৰা। পলেষ্টিয়াসকলে যুদ্ধ কৰিবলৈ তেওঁলোকৰ সৈন্যসকলক গোট খুৱালে। যিহুদাৰ অধিকাৰত থকা চুকুত তেওঁলোক একেলগ হ'ল। চুকু আৰু অজেকাৰ মাজত এফ চদ্দমিমত চাউনি পাতিলে। চৌল আৰু ইজৰাইলৰ লোকসকলে গোট খাই এলা উপত্যকাত চাউনি পাতিলে আৰু পলেষ্টিয়াসকলৰ বিৰুদ্ধে সৈন্যসকলক শাৰী পাতি থিয় কৰালে। তাতে পলেষ্টিয়াসকলে এফালে এটা পৰ্বতত আৰু ইজৰাইলসকলে আনফালে আন এটা পৰ্বতত থিয় হ'ল, আৰু উভয়ে মাজত এক উপত্যকা আছিল। তাৰ পাছত গাদ নিবাসী এজন বীৰ পলেষ্টিয়াসকলৰ চাউনিৰ পৰা ওলাল। তেওঁ নাম গলিয়াথ। তেওঁ 6.5 ওখ আছিল। তেওঁ মূৰত পিতলৰ শিৰুৰক্ষক আছিল আৰু মাছৰ বাকলিৰ দৰে পিতলৰ কবচ পিন্ধিছিল, আৰু সেই কবচৰ ওজন 5,000 শেকল আছিল। তেওঁ ভৰি পিতলৰ পটাৰে আবৃত আছিল, আৰু তেওঁ 2 কান্ধৰ মাজত এপাত পিতলৰ চুটি যাঠি আছিল। তেওঁ বৰচাৰ লাঠিডাল তাঁতশালৰ তুলুঠাৰ সমান ডাঙৰ আছিল। তেওঁ লোহাৰ বৰচাপাতৰ ওজন 600 শেকল আছিল। তেওঁ ঢাল ধৰাজন তেওঁৰ আগে আগে গৈছিল। তেওঁ আহি থিয় হ'ল আৰু ইজৰাইলৰ সৈন্য শ্ৰেণীক লক্ষ্য কৰি ৰিঙিয়াই ক'লে, তহঁতে যুদ্ধ কৰিবৰ অৰ্থে শাৰী পাতি বাহিৰলৈ কিয় ওলাই আহিছ? মই জানো এজন পলেষ্টিয়া নহওঁ, আৰু তহঁত জানো চৌলৰ দাস নহয়। তহঁতে নিজৰ বাবে এজন মানুহ বাছি ল আৰু তাক মোৰ ওচৰলৈ আহিবলৈ দে। সি যদি মোৰ সৈতে যুদ্ধ কৰি জয়ী হৈ মোক বধ কৰে, তেনেহ'লে আমি সকলো তহঁতৰ বন্দী হ'ম। কিন্তু যদি মই তাক পৰাজয় কৰি তাক বধ কৰোঁ, তেনেহ'লে তহঁত আমাৰ বন্দী হৈ আমাৰ দাসৰ কাম কৰিবি। পলেষ্টিয়াজনে পুনৰ ক'লে, আজি মই ইজৰাইলৰ সৈন্যসকলক প্ৰত্যাহ্বান জনাইছোঁ, তহঁতে মোক এজন মানুহ দে যাতে আমি দুয়ো একেলগে যুদ্ধ কৰোঁ। যেতিয়া পলেষ্টিয়াজনে কোৱা কথা চৌল আৰু ইজৰাইলৰ লোকসকলে শুনিলে, তেতিয়া তেওঁলোক নিৰাশ হ'ল আৰু অতিশয় ভয়াতুৰ হ'ল। ডায়ুদ যিহুদাৰ বৈতলেহেম নিবাসী যিশয় নামেৰে সেই ইফ্ৰাথিয়া পুৰুষৰ পুত্ৰ আছিল। তেওঁ 8 পুত্ৰ আছিল। যিশয় চৌলৰ সময়ত বৃদ্ধ আছিল আৰু লোকসকলৰ মাজত বয়সস্থ পুৰুষ আছিল। যিশয়ৰ 3 ডাঙৰ সন্তান চৌলৰ পাছে পাছে যুদ্ধলৈ গৈছিল, আৰু যুদ্ধলৈ যোৱা তেওঁৰ 3 পুত্ৰৰ নাম আছিল, প্ৰথমজন ইলিয়াব, দ্বিতীয়জনৰ নাম অবিনাদৰ আৰু তৃতীয়জনৰ নাম চম্মা। ডায়ুদ সকলোতকৈ সৰু আছিল আৰু ডাঙৰ 3 চৌলৰ পাছত চলোতা আছিল। কিন্তু ডায়ুদে চৌলৰ ওচৰৰ পৰা আহি বৈতলেহেমত থকা পিতৃৰ মেৰ চাক চৰাবৰ বাবে অহা যোৱা কৰি থাকিছিল। তাতে সেই পলেষ্টিয়া মানুহজনে 40 দিনলৈকে ৰাতিপুৱা আৰু গধূলি বেলা ওচৰলৈ আহি নিজকে দেখা দি আছিল। সেই সময়ত যিশয়ে তেওঁ পুতেক ডায়ুদক ক'লে, তুমি 1 অফা ভজা শস্য আৰু 10 পিঠা লৈ চাউনিত থকা ককাইৰাৰসকলৰ ওচৰলৈ যোৱা। এই 10 লডা পনীৰ তেওঁলোকৰ সেনাপতিসকলৰ বাবে লৈ যোৱা, আৰু তোমাৰ ককাইৰাহঁতৰ মংগল সুধিবা, আৰু তেওঁলোকৰ পৰা কোনো চিন আনিবা। চৌল আৰু তেওঁলোকৰ লগতে ইজৰাইলৰ সকলো লোকে এলা উপত্যকাত পলেষ্টিয়াসকলৰ সৈতে যুদ্ধ কৰি আছে। পাছত ডায়ুদে ৰাতিপুৱা সোনকালে উঠিল আৰু মেৰ চাকবোৰ এজন ৰখিয়াৰ হাতত গতাই দিলে, আৰু পিতৃ যিশয়ৰ আজ্ঞা অনুসাৰে বস্তুবোৰ লগত লৈ তালৈ গ'ল। যি সময়ত সৈন্যই ৰণলৈ ওলাই ৰণৰ কাৰণে ৰণধ্বনি কৰিছিল, সেই সময়ে তেওঁ চাউনি আহি পাইছিল। তেতিয়া ইজৰাইল আৰু পলেষ্টিয়াসকলে সমুখাসমুখি হৈ ৰণৰ বাবে শাৰী পাতি আছিল। পাছত ডায়ুদে বস্তু ৰখিয়াৰ হাতত নিজৰ বস্তুবোৰ থৈ সৈন্য শ্ৰেণীৰ মাজলৈ দৌৰি গ'ল আৰু নিজৰ ককায়েকসকলক মংগলবাদ কৰিলে। আৰু তেওঁলোকৰ লগত কথা পাতি থাকোঁতেই গাত নিবাসী গলিয়াত নামৰ পলেষ্টিয়া মহাবীৰজন ফিলিষ্টিয়াসকলৰ সৈন্য বাহিনীৰ পৰা বাহিৰলৈ ওলাই আহিল আৰু আগতে কোৱাৰ দৰেই কথা ক'বলৈ ধৰিলে। তাতে ডায়ুদে সেই কথা শুনিবলৈ পালে। যেতিয়া ইজৰাইলৰ লোকসকলে সেই ব্যক্তিজনক দেখিলে তেতিয়া তেওঁলোক তেওঁৰ সন্মুখৰ পৰা পলাল আৰু অতিশয় ভয় কৰিলে। আৰু ইজৰাইলৰ লোকসকলে পৰস্পৰৰ মাজত ক'বলৈ ধৰিলে, ওপৰলৈ উঠি অহা সেই মানুহজনক তুমি দেখিছানে? তেওঁ ইজৰাইলক ইটিকিং কৰিবলৈ আহিছে। তেওঁক যিকোনোৱে বধ কৰিব, ৰজাই তেওঁক অধিক ধনেৰে ধনবান কৰিব আৰু তেওঁৰ লগত নিজৰ জীয়েকক বিয়া দিব আৰু ইজৰাইলৰ মাজত তেওঁৰ পিতৃবংশক স্বাধীন কৰিব। তেতিয়া ডায়ুদে নিজৰ ওচৰত থিয় হৈ থকা লোকসকলক সুধিলে, সেই পলেষ্টিয়াজনক যিজনে বধ কৰি ইজৰাইলৰ পৰা অপমান দূৰ কৰিব সেইজনলৈ কি কৰা যাব? কিয়নো সেই অচুন্নত ফিলিষ্টিয়াজন নো কোন? সি যে জীৱন্ত ঈশ্বৰৰ সৈন্যসকলক ইটিকিং কৰিব। তেতিয়া লোকসকলে আগতে কোৱাৰ দৰে তেওঁক পুনৰ ক'লে, তেওঁক বধ কৰাজনলৈ এইদৰে কৰা হ'ব। লোকসকলৰ সৈতে ডায়ুদৰ কথা পাতি থাকোঁতে তেওঁ ডাঙৰ ককায়েক ইলিয়াবে তেওঁৰ কথা শুনি তেওঁলৈ কুদ্ধি হৈ ক'লে, তই ইয়ালৈ কিয় নামি আহিলি? মৰুপ্ৰান্তৰ মাজত সেই মেৰ চাককেইটা কাৰ ওচৰত থৈ আহিলি? তোৰ অহংকাৰ আৰু মনৰ দুষ্টতা মই জানো। তই কেৱল যুদ্ধ চাবলৈহে ইয়ালৈ নামি আহিলি। ডায়ুদে ক'লে, মই এতিয়া কি কৰিলোঁ? কেৱল এটা প্ৰশ্নহে সুধিছোঁ, নহয় জানো? তাৰ পাছত তেওঁৰ পৰা আনজনৰ মুখৰ ফালে ঘূৰি একেদৰে সুধিলে। তাতে লোকসকলে তেওঁ আগেৰে কোৱাৰ দৰেই উত্তৰ দিলে। ডায়ুদে কোৱা কথা যেতিয়া লোকসকলে শুনিলে, তেতিয়া সৈন্যসকলে গৈ চৌলৰ আগত সেই কথা জনালে। তেতিয়া তেওঁ ডায়ুদক মাতি অনালে। পাছত ডায়ুদে চৌলক ক'লে, তেওঁ বাবে কাৰো মন হতাশ নহওক। আপোনাৰ এই দাসে গৈ সেই পলেষ্টিয়াজনৰ লগত যুদ্ধ কৰিব। চৌলে ডায়ুদক ক'লে, তুমি সেই পলেষ্টিয়াজনৰ বিৰুদ্ধে যুদ্ধ কৰিবলৈ অসমৰ্থ, কাৰণ তুমি কেৱল এজন যুৱক আৰু তেওঁ যুৱক অৱস্থাৰে পৰা এজন যোদ্ধাৰু। কিন্তু ডায়ুদে চৌলক ক'লে, আপোনাৰ এই দাসে পিতৃৰ মেৰ চাক চৰাওঁতে এটা সিংহ আৰু এটা ভালুকে আহি জাকৰ মাজৰ পৰা মেৰ চাক ধৰি লওঁতেই মই তাৰ পাছত খেদি গৈ তাক প্ৰহাৰ কৰিলোঁ আৰু তাৰ মুখৰ পৰা সেই মেৰ চাক ৰক্ষা কৰিলোঁ। তাৰ পাছত সি মোৰ বিৰুদ্ধে উঠি থিয় হ'ল আৰু মই তাৰ দাঁড়িত ধৰি আঘাত কৰি তাক বধ কৰিলোঁ। আপোনাৰ দাসে সিংহ আৰু ভালুক দুয়োকো মাৰিলে। এই অচুন্নত পলেষ্টিয়াজন সেই দুটাৰ মাজৰ এটাৰ নিচিনা হ'ব, কাৰণ সি জীৱন্ত ঈশ্বৰৰ সৈন্যসকলক ইটিকিং কৰিছে। ডায়ুদে ক'লে, যিজন সৰ্বশক্তিমান ঈশ্বৰে সিংহ আৰু ভালুকৰ হাতৰ পৰা মোক ৰক্ষা কৰিলে, সেই জিহুৱাই সেই পলেষ্টিয়াজনৰ হাতৰ পৰাও মোক উদ্ধাৰ কৰিব। তাতে চৌলে ডায়ুদক ক'লে, যোৱা, জিহুৱা তোমাৰ সংগী হওক। চৌলে নিজৰ হাজেৰে ডায়ুদক সজাই তেওঁ মূৰত পিতলৰ হিৰুৰক্ষক আৰু গাত কবচ পিন্ধালে। তাৰ পাছত ডায়ুদে নিজৰ হাজৰ ওপৰত তেওঁৰ তৰোৱাল বান্ধি ল'বলৈ চেষ্টা কৰিলে, কাৰণ তেওঁ আগেৰে এইবোৰ পিন্ধাৰ অভ্যাস কৰা নাছিল। পাছত ডায়ুদে চৌলক ক'লে, মই এইবোৰ পিন্ধি বাহিৰলৈ গৈ যুদ্ধ কৰিব নোৱাৰোঁ, কাৰণ মই এইবোৰৰ অভ্যাস কৰা নাই। সেয়ে ডায়ুদে সেইবোৰ হুলুকাই থলে। তাৰ পাছত তেওঁ নিজৰ লাখুটি হাতত ল'লে আৰু জুৰিৰ পৰা পাঁচোটা শীতল শিল বাছি লৈ সেইবোৰ মেৰ চাক ৰখিয়াৰ লাগতিয়াল বস্তু থোৱা জুলুঙাত ভৰাই ল'লে। আৰু ফিংগা গছ হাতত লৈ সেই পলেষ্টিয়াজনৰ ওচৰলৈ গ'ল। তাতে সেই পলেষ্টিয়াজনে আগবাঢ়ি আহি ডাউদৰ ওচৰ চাপিল আৰু তেওঁ ঢাল বাহিজন তেওঁৰ আগে আগে আহি আছিল। তাৰ পাছত পলেষ্টিয়াজনে চাৰিওফালে চাই ডাউদক দেখা পালে আৰু তেওঁক সেৱজ্ঞান কৰিলে, কাৰণ তেওঁ কেৱল এজন ল'ৰা। তেওঁ বৰণ অলপ ৰঙচুৱা আৰু মুখ সুন্দৰ আছিল। তাতে সেই পলেষ্টিয়াজনে ডাউদক ক'লে, মই এটা কুকুৰ নেকি যে তই লাখুটি লৈ মোৰ ওচৰলৈ আহিছ? আৰু সেই পলেষ্টিয়াজনে নিজ দেৱতাবোৰৰ নাম লৈ ডাউদক হাও দিলে। পলেষ্টিয়াজনে ডাউদক ক'লে, তই মোৰ ওচৰলৈ আহ, মই তোৰ মাংস আকাশৰ চৰাইবোৰক আৰু মাটিৰ পশুবোৰক দিওঁ। ডাউদে সেই পলেষ্টিয়াজনক উত্তৰ দি ক'লে, তুমি তৰোৱাল, বৰচা আৰু যাঠি লৈ মোৰ ওচৰলৈ আহিছা, কিন্তু মই হ'লে বাহিনীসকলৰ জিহুৱা, ইজৰাইলৰ সৈন্যসকলৰ ঈশ্বৰৰ নামেৰে, আৰু তুমি যাক ইতিকিং কৰিছা তেওঁৰ নামেৰে তোমাৰ ওচৰলৈ আহিছোঁ। আজি জিহুৱাই তোমাক মোৰ হাতত শোধাই দিব আৰু মই তোমাক আঘাত কৰি তোমাৰ মূৰ ছেদন কৰিম, আৰু পলেষ্টিয়াসকলৰ সৈন্যসমূহৰ হৰ আজি মই আকাশৰ চৰাই আৰু বনৰীয়া জন্তুবোৰক দিম। তাতে ইজৰাইলৰ মাজত যে এজন ঈশ্বৰ আছে ইয়াকেই গোটেই পৃথিৱীয়ে জানিব। আৰু জিহুৱাই তৰোৱাল আৰু যাঠিৰ দ্বাৰাই যে নিস্তাৰ নকৰে তাকো এই সকলো সমাজে জানিব, কিয়নো যুদ্ধ জিহুৱাৰেই আৰু তেওঁ তোমালোকক আমাৰ হাতত সমৰ্পণ কৰিব। পাছত সেই পলেষ্টিয়াই আগবাঢ়ি আহি ডাউদক লগ পাবলৈ বিচাৰোঁতে ডাউদেও বেগাই পলেষ্টিয়াজনক লগ পাবৰ বাবে সেনা বাহিনীটোৰ দিশে বেগাই আগবাঢ়ি গ'ল। তাৰ পাছত ডাউদে তেওঁৰ জুলুঙাত হাত সুমুৱাই এটা শিল উলিয়ালে আৰু ফিংগাত থৈ পাক দি সেই পলেষ্টিয়াজনৰ কপালত এনেকৈ মাৰিলে যে সেই শিল তাৰ কপালত বহি গ'ল। তাতে সি মাটিত তললৈ মুখ কৰি পৰি গ'ল। এইদৰে ডাউদে এগছ ফিংগা আৰু এটা শিলেৰে সেই পলেষ্টিয়াজনক জয় কৰিলে আৰু তাক আঘাত কৰি বধ কৰিলে, কিন্তু ডাউদৰ হাতত তৰোৱাল নাছিল। তেতিয়া ডাউদে লৰি গৈ পলেষ্টিয়াজনৰ কাষত থিয় হৈ তাৰ তৰোৱাল ফাকৰ পৰা উলিয়াই তাৰেই তাক বধ কৰিলে আৰু সেই তৰোৱালেই তাৰ মূৰ কাটি পেলালে। তেতিয়া ফিলিষ্টিয়াসকলে তেওঁলোকৰ সেই মহাবীৰ মৰা দেখি পলাল। তাৰ পাছত ইজৰাইলৰ আৰু যিহুদাৰ লোকসকলে ওলাই জয়ধ্বনি কৰি গাতলৈকে আৰু ইক্ৰোনৰ দুৱাৰলৈকে পলেষ্টিয়াসকলৰ পাছে পাছে খেদি গ'ল। তাতে পলেষ্টিয়াসকলৰ হত হোৱা লোকবোৰ চাৰয়ুমৰ বাটত গৈ আৰু ইক্ৰোনলৈকে পৰি পৰি গ'ল। পাছত ইজৰাইলৰ সন্তানসকলে পলেষ্টিয়াসকলৰ পাছে পাছে খেদি যোৱাৰ পৰা উভতি আহি সিহঁতৰ চাউনি লুট কৰিলে আৰু ডাউদে সেই পলেষ্টিয়াজনৰ মূৰটো জিৰচালমলৈ লৈ গ'ল, কিন্তু তাৰ ৰণৰ সাজ নিজৰ তম্বুত ৰাখিলে। ডাউদৰ লগত জনাৰ্থনৰ বন্ধুত্ব, তেওঁলৈ চৌলৰ ইচ্ছা। সেই পলেষ্টিয়াজনৰ বিৰুদ্ধে ডাউদ ওলাই যোৱাৰ পাছত চৌল তেওঁৰ সেনাপতি অবনেৰক সুধিলে, অবনেৰ, সেই ডেকা কাৰ পুত্ৰ? তাতে অবনেৰে ক'লে, মহাৰাজ, আপোনাৰ জীৱনৰ শপত মই ক'ব নোৱাৰোঁ। পাছত ৰজাই ক'লে, তুমি সোধাচোন সেই যুৱকজন কাৰ পুত্ৰ হয়। পাছত ডাউদে যেতিয়া পলেষ্টিয়াজনক বধ কৰি ঘূৰি আহিছিল, তেতিয়া অবনেৰে তেওঁক ধৰি চৌলৰ ওচৰলৈ লৈ গ'ল আৰু তেওঁ হাতত তেতিয়া পলেষ্টিয়াজনৰ মূৰ আছিল। তাতে চৌলে তেওঁ সুধিলে, হে ডেকা, তুমি কাৰ পুত্ৰ? ডাউদে উত্তৰ দিলে, মই আপোনাৰ দাস বৈতলেহেমীয়া যিচয়ৰ পুত্ৰ।